যিচয়া এক অধ্যায়। যিহুদা দেশৰ ৰজা উজিয়া, যুথম, আহচ আৰু হিজকিয়াৰ শাসন কালত আমোচৰ পুত্ৰ যিচয়াই যিহুদা আৰু জেৰুচালেমৰ বিষয়ে পোৱা দৰ্শন। যিহুৱাই তেওঁ লোকসকলৰ মন পালটাবলৈ কোৱা, "হে আকাশমণ্ডল শুনা আৰু হে পৃথিৱী কাণ পাতা, কিয়নো যিহুৱাই কৈছে, মই সন্তানসকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। গৰুৱে নিজৰ গৰাকীক আৰু গাধৈ নিজৰ মালিকৰ দানাপাত্ৰ চিনি পায়, কিন্তু ইজৰাইলে চিনি নাপায় আৰু বুজিও নাপায়। হাই হাই পাপী জাতি আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তানসকল, তেওঁলোকে যিহুৱাক ত্যাগ কৰিলে, তেওঁলোক ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাক সেৱজ্ঞান কৰিলে, তেওঁলোক নিজকে তেওঁৰ পৰা বিচ্ছিন্ন কৰিলে। তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও পহাৰিত হবা? সম্পূৰ্ণ মূৰ ৰোগাগ্ৰস্ত আৰু সম্পূৰ্ণ হৃদয় দুৰ্বল, ভৰিৰ তলুৱাৰে পৰা মূৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই, কেৱল ঘা, আঘাত আৰু মুকলি ঘাবোৰ সতেজ, সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে শুশ্ৰূষাও কৰা নাই। তোমালোকৰ দেশ উচ্ছন্ন হৈছে, তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে, বিদেশী লোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে, সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিতিক্ত কৰি উচ্ছন্ন কৰা হৈছে। দাক্ষাবাৰীৰ প্ৰজাৰ দৰে আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে আৰু অৱৰোধ কৰা নগৰৰ দৰে চিউন জীয়ৰী পৰিতিক্ত হৈছে। বাহিনীসকলৰ যিহুৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হলে আমি চদুম আৰু ঘমুৰাৰ দৰে হলোহেঁতেন। হে চদুমৰ শাসনকৰ্তাসকল, যিহুৱাৰ বাক্য শুনা। হে ঘমুৰাৰ লোকসকল, আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া। যিহুৱাই কৈছে, মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি? মেৰচা পোৱালি আৰু হৃষ্টপুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে। ভতৰা গৰু, মেৰচাক বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ। যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ'বলৈ আহা আৰু মোৰ চোতালখন গছকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল? অনৰ্থক নৈবেদ্য আৰু নানিবা আৰু ধূপ মোলৈ ঘিণ লগীয়া। তোমালোকৰ ন জুন বিশ্বাম্বাৰ আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰো। তোমালোকৰ ন জুন আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে, সেইবোৰ মোলৈ ভাৰস্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গ'লো। সেয়ে তোমালোকে যেতিয়া প্ৰাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ। এনেকি তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম। তোমালোকৰ হাত নিদোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে, নিজকে ধুই শুচি কৰা, মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা, পাপ কৰিবলৈ বন্ধ কৰা, ভাল কৰ্ম কৰিবলৈ শিকা, ন্যায় বিচাৰ বিচৰা আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া। যিহুৱাই কৈছে, এতিয়া আহা আমি তৰ্ক বিতৰ্ক কৰোঁ হওক। তোমালোকৰ পাপবোৰ উজ্জ্বল ৰঙা হলেও হিমৰ দৰে বগা কৰা হ'ব, আৰু অগ্নিবৰণৰ দৰে ৰঙা হলেও সোণৰ দৰে হৈ পৰিব। তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ'লে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা। কিন্তু যদি তোমালোকে অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ'লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ'ব, কিয়নো যিহুৱাৰ মুখে এই কথা ক'লে। কিদৰে বিশ্বাসী নগৰ ব্ৰেইছালৈ পৰিণত হ'ল। তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল, কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ। তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ'ল আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ'ল। তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সংগী হ'ল। প্ৰতিজনে উৎকোচ ভাল পায় আৰু পুৰস্কাৰৰ পাছত দৌৰে। তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে। এইকাৰণে বাহিনীসকলৰ জিহুৱা, ইজৰাইলৰ পৰাক্ৰমীজনা, প্ৰভুৱে এই কথা কৈছে, তেওঁলোকৰ সন্তাপ হওক, মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল'ম আৰু মোৰ শত্ৰুসকলৰ বিৰুদ্ধে মই নিজে প্ৰতিশোধ সাধিম। মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম, তোমালোকৰ আৱৰ্জনাবোৰ আঁতৰাই শুদ্ধ কৰিম আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম। মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্তাসকলক আৰু আৰম্ভণিৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰাই স্থাপন কৰিম। তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ'বা। চিয়োন ন্যায় বিচাৰৰ দ্বাৰাই আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ'ব। বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ'ব আৰু জিহুৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ'ব। কিয়নো তোমালোকে পবিত্ৰ উক গছবোৰত আৰাধনা কৰা দেৱতাবোৰৰ বাবে লাজ পাবা আৰু তোমালোকৰ মনোনীত বাগিচাবোৰৰ বাবে ভ্ৰান্ত হ'বা। কাৰণ তোমালোক উক গছৰ শুকান পাতৰ দৰে আৰু পানী নথকা বাগিচাৰ দৰে হ'বা। পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদাৰ্থৰ দৰে আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ'ব। সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।